নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ লগত আছে ডলি দেৱী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰজুৰি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত যুৱনেতা আলোচনাত অংশগ্ৰহণ, ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ ৰায়দান, এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা, ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভোগৰ উৎসৱ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়া সচিব দেৱজিৎ লন শইকীয়াৰ আনুষ্ঠানিকভাৱে BCCIৰ নতুন সচিবৰ দায়িত্ব গ্ৰহণ, আৰু মহিলা হকী ইণ্ডিয়া লীগৰ ৰাঁচীত অনুষ্ঠিত এখন খেলত SG পাইপাৰ্ছ উৰিষ্যা ৱাৰিয়াৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। স্বামী বিবেকানন্দৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ৰাষ্ট্ৰজুৰি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হৈছে। এই উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱনেতা আলোচনা 2025ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মৰ 3000 প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। ইয়াৰ লগতে তেওঁ আলোচনাস্থলীত আয়োজিত প্ৰদৰ্শনী পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এই আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতা সংস্কৃতিৰ ধাৰা পশ্চিমীয়া দেশসমূহলৈও প্ৰৱহমান কৰাত অগ্ৰণী ভূমিকা পালন কৰা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চাই গুৱাহাটীত পালন কৰা ৰাষ্ট্ৰীয় যুৱ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত জ্ঞানালোক শীৰ্ষক এই অনুষ্ঠানত যুগদ্ৰষ্টাগৰাকীৰ আদৰ্শৰে দেশৰ যুৱ সমাজক নতুন ৰাষ্ট্ৰ গঠনৰ সংকল্প ল'বলৈ ডঃ শৰ্মাই আহ্বান জনায়। এই অনুষ্ঠানটোত ৰাজ্যৰ 50গৰাকী যুৱ প্ৰতিভাধৰক সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰতো বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত ৰাষ্ট্ৰীয় যুৱ দিৱস আৰু স্বামী বিবেকানন্দৰ জয়ন্তী পালন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বিবদমান 9খন পঞ্চায়তক বাদ দি অতি শীঘ্ৰে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। শ্ৰীভূমি, কাছাৰ, হাইলাকান্দি আৰু মৰিগাঁওক সামৰি এই বিষয়ত 9খন লেখ আবেদন দাখিল কৰা হৈছিল। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আদালতে এই সম্পৰ্কত পৰহি স্থগিত ৰখা ৰায়দান আজি প্ৰদান কৰে। এই ৰায় অনুযায়ী 9খন লেখ আবেদনে সামৰি লোৱা অঞ্চল সমূহৰ বাদে আন পঞ্চায়তসমূহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত বহাগ বিহুৰ ওচৰে পাজৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে। কামৰূপৰ চাংচাৰীত গৃহ সমষ্টি জালুকবাৰীৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে।
পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে, কিন্তু আজি 12 তাৰিখ, আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব, গতিকে আমি কাউণ্টিং হ'লেই নাপাম। আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব, গতিকে মই ভাবোঁ আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা, মই ভাবোঁ যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক, উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই, তেখেতসকলৰ যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব।
পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়ে অনুমতি প্ৰদান কৰাৰ সমান্তৰালভাৱে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দৰং জিলাত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এখন সক্ৰিয় কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰে। বিজেপি নেতাগৰাকীয়ে সমাগত নিৰ্বাচনত দলটোৱে ঐক্যবদ্ধভাৱে যুঁজ দি জয় সুনিশ্চিত কৰিব বুলি মন্তব্য কৰে। বিৰোধী দল কংগ্ৰেছেও নিৰ্বাচনী তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ'ব বুলি মন্তব্য কৰে। ওদালগুৰি জিলাৰ ডিমাকুচিৰ দৈমনগৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 64সংখ্যক অধিৱেশনৰ আজি অন্তিম দিন। এই উপলক্ষে আয়োজিত মুকলি সভাত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। এটা জাতি জীয়াই থাকিবলৈ ভাষা আৰু সাহিত্য অতি গুৰুত্বপূৰ্ণ উপাদান বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয় যে বড়োসকলৰ জাতীয় জীৱনৰ মূল স্ৰোত সাহিত্য আৰু সংস্কৃতিয়ে বৃহত্তৰ অসমীয়া জাতিক সমৃদ্ধ কৰি আহিছে। বড়ো সাহিত্য সভাই অসমৰ বৃহত্তম জনগোষ্ঠীটোৰ ভাষা, সাহিত্য, কলা কৃষ্টি আৰু সংস্কৃতিক বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যাবলৈ সমৰ্থ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আজিৰ অনুষ্ঠানত প্ৰকাশ কৰে। উল্লেখযোগ্য যে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজিৰ মুকলি অধিৱেশনৰ কাৰ্যসূচী পোনপটীয়াকৈ প্ৰচাৰ কৰিছে। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ ৰণগৌৰা নাৰ্জাৰী, বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰত নাৰ্জাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক ডলী দেৱীৰ পৰা।
কাইলৈ ভোগালী বিহুৰ উৰুকা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীতো ভোগালীৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰতিবাৰৰ দৰে এইবেলিও বৃহত্তৰ উজান বজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই কাইলৈ উৰুকা উপলক্ষে উজান বজাৰত 70 টন মাছ বিক্ৰীৰ লক্ষ্য লৈছে। সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ দাসে এই কথা প্ৰকাশ কৰে। ইপিনে আজি পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উজান বজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই ভোগালী বিহু উপলক্ষে মাছ উপহাৰ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লক্ষ্মীক আদৰি উৎসাহেৰে ভোগালী বিহু পালন কৰিবলৈ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। সাক্ষাৎ কৰি পৰম্পৰাগত উপহাৰ প্ৰদান কৰা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভোগৰ উৎসৱ উপলক্ষে দৈ, মাছ, পিঠাপনা ইত্যাদি পৰম্পৰাগত খাদ্য সম্ভাৰ আৰ্থিকভাৱে দুৰ্বলসকলৰ মাজত ভগাই দিয়া হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও সমূহ ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছা বাৰ্তাযোগে মন্ত্ৰীগৰাকীয়ে ভোগালীৰ প্ৰীতিভোজে জনসাধাৰণৰ মাজত যাওতিযুগীয়া ভাতৃত্ব আৰু সম্প্ৰীতিৰ এনাজৰি অধিক সুদৃঢ় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। শিৱসাগৰ জিলাত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংঘৰ বাকৰি ৰংপুৰ মেলাৰ আয়োজন কৰা হৈছে। 2011 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে আয়োজন কৰা এই মেলাত বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ পৰিৱেশন কৰা হৈছে। 10 জানুৱাৰীৰ পৰা চলি থকা এই মেলাৰ মূল অনুষ্ঠান 15 জানুৱাৰী অৰ্থাৎ পহিলা মাঘত অনুষ্ঠিত হ'ব। ইফালে গোলাঘাট জিলাত বোকাখাট মহকুমা প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বিলসমূহত মাঘ বিহুৰ সময়ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত অবৈধভাৱে মাছ ধৰাসকলক দণ্ড বিহা হ'ব বুলি বোকাখাট মহকুমা প্ৰশাসনে ঘোষণা কৰিছে। গজে মাঘ বিহুৰ সৈতে সম্পৰ্ক থকা পৰম্পৰাগত মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজৰ দৰে খেল ধেমালিসমূহ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে অনুষ্ঠিত নহয়। বৰাক উপত্যকাতো ভোগৰ উৎসৱৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। শ্ৰীভূমি জিলাৰ ভোগালী প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমানে এইদৰে কয়।
সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ শ্ৰীভূমি জিলাতো চলিছে মাঘ বিহুক আদৰৰ প্ৰস্তুতি। কৃত্ৰিম মেজি ভেলাঘৰৰে ভোগালীক আদৰিবলৈ সাজু জিলাখনৰ বদৰপুৰ বিধানসভা সমষ্টিৰ বৰগুল গাঁওবাসী। ভোগালী বিহুৰ উৰুকা উপলক্ষে ঘৰে ঘৰে চলিছে বিহুৰ পিঠা, লাড়ু, সান্দা আৰু ভোগৰ সামগ্ৰী বনোৱাৰ প্ৰস্তুতি। সমান্তৰালভাৱে উৰুকাৰ নিশা সকলোৱে লগে ভাগে আনন্দ ফূৰ্তিৰে হাঁহে মাহে এসাঁজ খাবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৰগুল গাঁৱৰ অসমীয়া ৰাইজে কৈছে, জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে।
ৰাজভৱনত কালি আয়োজন কৰা প্ৰাক ভোগালী উৎসৱত সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মত বিনিময় কৰে। তেওঁ ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছাও জ্ঞাপন কৰে। কালি অনুষ্ঠিত সংবাদমেলত ৰাজ্যপালগৰাকীয়ে কয় যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিচৰা ৰাজ্যৰ 512 গৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজভৱনৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ ছপা আৰু বৈদ্যুতিক মাধ্যমৰ একাংশ সম্পাদক আৰু সাংবাদিকক আমন্ত্ৰণ কৰি অনুষ্ঠিত কৰা এই প্ৰাক ভোগালী উৎসৱত তেওঁ লগতে কয় যে প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া 512 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 500 গৰাকীক অনলাইন ব্যৱস্থাৰে আৰু আন 12 গৰাকীক অফলাইন ব্যৱস্থাৰে প্ৰশিক্ষণ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই শিক্ষাৰ্থীসকলে যাতে লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে ৰাজভৱনৰ তৰফৰ পৰা বিভিন্ন সুবিধা দিয়া হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। দিব্যাংগ ব্যক্তিসকলৰ লগতে কলা আৰু সাংস্কৃতিক কৰ্মী, সামাজিক কৰ্মী, সাহিত্যিক আদি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক উৎসাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি ৰাজ্যপাল আচাৰ্যই লগতে কয় যে এনে ব্যক্তিক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰাৰো ব্যৱস্থা লোৱা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ ফাৰ্মগেট খেলপথাৰত 10 জানুৱাৰীৰ পৰা 3দিনীয়াকৈ অনুষ্ঠিত হোৱা 5ম পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে এই মেলা পশুপালকৰ আয় বৃদ্ধিৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে। কৃষিক্ষেত্ৰৰ উন্নতি দেশৰ শক্তি আৰু সমৃদ্ধিৰ আধাৰ বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কৃষক তথা পশুপালকসকলৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কৃষক সমাজক এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত গোলাঘাট জিলাৰ ৰঙামাটিৰ জুনজুন শইকীয়ালৈ ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালক বঁটা আগবঢ়োৱা হয়। একেদৰে নলবাৰী জিলাৰ প্ৰণৱ কলিতাক শ্ৰেষ্ঠ ঘাঁহ খেতিয়ক আৰু বঙাইগাঁও জিলাৰ যশৱন্ত বৰ্মনক কণী উমনি দিয়া যন্ত্ৰ উদ্ভাৱনৰ বাবে বঁটা প্ৰদান কৰা হয়। ৰাজ্যপালগৰাকীয়ে এখন স্মৰণিকাৰ লগতে হাঁহ কুকুৰা পালন বিষয়ক এখন পুস্তিকাও উন্মোচন কৰে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপৰি আজিৰ অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি নিশা 7:45 ইয়াৰ সাপ্তাহিক সংবাদ চলন্তিকা অনুষ্ঠানত ভোগালীৰ উৰুকাত অসমবাসীয়ে থলুৱা মাছৰ সোৱাদ ল'ব পাৰিবনে শীৰ্ষক এটা অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট মীনপালক আৰু আমাৰ সংবাদদাতাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপনা ৰাজীৱ লোচন বৰঠাকুৰৰ। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো জিন্দিৰাণী ডেকাৰ ওচৰলৈ।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়া সচিব তথা প্ৰাক্তন ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়াই আজি আনুষ্ঠানিকভাৱে BCCIৰ নতুন সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহালে এয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰি নৱনিযুক্ত সচিব শ্ৰীশইকীয়াই ভাৰতীয় ক্ৰিকেটক বিশ্বৰ মঞ্চত উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা মাহত জয় শ্বাহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ BCCIৰ সচিবৰ পদ ত্যাগ কৰিবলগীয়া হৈছিল। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিৎ বৰাই স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱপ্ৰজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি মন্তব্য কৰে। কালি যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান মালৌৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনে সকলোকে আদৰি ল'ব আৰু ইয়াৰ দুৱাৰ সকলোৰে বাবে মুকলি আছে। অসম সাহিত্য সভাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ সহযোগত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত সম্পাদক শ্ৰী বৰাক অঞ্চলটোৰ বহু ব্যক্তি আৰু প্ৰতিষ্ঠানে সম্বৰ্ধনা জনায়। চিৰাং জিলাৰ বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে বিদ্যালয় প্ৰাংগণত কালি আৰু আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আজি আলোচনা চক্ৰ আৰু মুকলি সভা অনুষ্ঠিত হয়। বৰপেটাৰ হাউলি ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত কুমাৰ কলিতাৰ পৌৰহিত্যত মাতৃভাষাৰ প্ৰতি নৱপ্ৰজন্মৰ দায়িত্ব শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিটিচিৰ পাৰিষদ তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বায়নে আলোচনা চক্ৰ আৰু মুকলি সভাখন উদ্বোধন কৰে। আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে অসমত 25 বছৰ পূৰ্বে জাতীয় বিদ্যালয়সমূহ প্ৰতিষ্ঠাৰ জৰিয়তে অসমীয়া ভাষাৰ উত্তৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে বুলি উল্লেখ কৰে। এই আলোচনাত USTMৰ অধ্যাপক আব্দুল ৱাদুদ শেখো উপস্থিত থাকে। ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা আভা নামৰ এখন স্মৃতিগ্ৰন্থ বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে উন্মোচন কৰে। কোকৰাঝাৰৰ 29 নম্বৰ পশ্চিম জনজাতি সমষ্টি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে আজি সমষ্টিটোৰ অন্তৰ্গত শক্তি আশ্ৰম, চিথিলা আৰু ভাওৰাগুৰিত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 3টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে। ফকিদাগ্ৰাম চেৰফাংগুৰি লোক নিৰ্মাণ বিভাগৰ পথৰ শক্তি আশ্ৰম বজাৰ তিনিআলিৰ পৰা চিথিলালৈ, চিথিলাৰ পৰা যোগদৈলৈ আৰু ভাওৰাগুৰি মাণ্ডাৰপাৰাৰ পৰা মধ্য কাছকাটা পৰ্যন্ত পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। মহিলা হকী ইণ্ডিয়া লীগত SG Pipers আজি সন্ধিয়া ৰাঁচীত উৰিষ্যা ৱাৰিয়াৰ্ছৰ বিৰুদ্ধে খেলিব। খেলখন নিশা 8:40 অনুষ্ঠিত হোৱাৰ কথা। মহিলা হকী ইণ্ডিয়া লীগৰ প্ৰথম সংস্কৰণত 4টা দলে খেলিব। এই দলকেইটা হৈছে দিল্লী SG Pipers, উৰিষ্যা ৱাৰিয়াৰ্ছ, শ্ৰাচী ৰাৰ বেংগল টাইগাৰ্ছ আৰু চুৰমা হকী ক্লাব। স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰজুৰি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত যুৱ নেতা আলোচনাত অংশগ্ৰহণ। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ ৰায়দান, এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভোগৰ উৎসৱ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়া সচিব দেৱজিৎ লন শইকীয়াৰ আনুষ্ঠানিকভাৱে BCCIৰ নতুন সচিবৰ দায়িত্ব গ্ৰহণ। আৰু মহিলা হকী ইণ্ডিয়া লীগৰ ৰাঁচীত অনুষ্ঠিত এখন খেলত SG Pipers উৰিষ্যা ৱাৰিয়াৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10